গালাতিয়া বিলাকৰ প্ৰতিপত্ৰ অধ্যায় এক। মানুহৰ পৰা নহয়, মানুহৰ দ্বাৰাও নহয়, কিন্তু যীশুখ্ৰীষ্টৰ আৰু তেওঁক মৃতবিলাকৰ মাজৰ পৰা তোলা পিতৃ ঈশ্বৰৰ দ্বাৰাই নিযুক্ত পাচনি মই পৌল আৰু মোৰ লগত থকা সকলো ভাই গালাতিয়াৰ মণ্ডলীবিলাকৰ সমীপলৈ, পিতৃ ঈশ্বৰ আৰু আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ পৰা তোমালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক। তেওঁৱে আমাৰ পিতৃ ঈশ্বৰৰ ইচ্ছাৰ দৰে আমাক এই বৰ্তমান মন্দ সংসাৰৰ পৰা উদ্ধাৰ কৰিবলৈ আমাৰ পাপৰ কাৰণে নিজকে দান কৰিলে। সেই পিতৃ ঈশ্বৰৰ মহিমা সদা সৰ্বদাই হওক, আমেন। খ্ৰীষ্টৰ অনুগ্ৰহত যিজনাই তোমালোকক আমন্ত্ৰণ কৰিলে, তোমালোক যে ইমান বেগেতে তেওঁৰ পৰা বিমুখ হৈ অন্যবিধ শুভবাৰ্তালৈ চলি গৈছা, ইয়াতে মই আচৰিত মানিছো। সেয়ে অন্য শুভবাৰ্তাও নহয়, কেৱল তোমালোকক অস্থিৰ কৰা আৰু খ্ৰীষ্টৰ শুভবাৰ্তা বিপৰীত কৰিব খোজা এনে কিছুমান আছে। কিন্তু আমি তোমালোকৰ আগত যি শুভবাৰ্তা প্ৰচাৰ কৰিলো, তাৰ বাহিৰে আন শুভবাৰ্তা আমিয়েই হওক বা স্বৰ্গৰ দূতেই হওক, কোনোৱে যদি তোমালোকৰ আগত প্ৰচাৰ কৰে তেন্তে তেওঁ শাপগ্ৰস্ত হওক। আমি আগেয়ে যেনেকৈ কৈছিলো তেনেকৈ এতিয়া মই আকৌ কৈছো, তোমালোকে যি শুভবাৰ্তা গ্ৰহণ কৰিলা তাৰ বাহিৰে আন শুভবাৰ্তা কোনোৱে যদি তোমালোকৰ আগত প্ৰচাৰ কৰে তেন্তে তেওঁ শাপগ্ৰস্ত হওক। কিয়নো মই এতিয়া মানুহৰ নে নাইবা ঈশ্বৰৰ সন্তোষলৈ চাইছো, বা মই মানুহক তুষ্ট কৰিবলৈ কাৰবাৰ কৰিছো? মই যদি এতিয়াও মানুহক তুষ্ট কৰো তেন্তে মই খ্ৰীষ্টৰ দাস নহওঁ। কিয়নো হে ভাইবিলাক, যি শুভবাৰ্তা মোৰ দ্বাৰাই প্ৰচাৰিত হ'ল সেয়ে যে মানুহৰ দৰে নহয়, ইয়াকে মই তোমালোকক জনাইছো। কাৰণ মই মানুহৰ পৰা তাক পোৱা নাই আৰু তাক শিকাও নাই, কিন্তু যীশুখ্ৰীষ্টৰ প্ৰকাশিত বাক্যৰ দ্বাৰাইহে তাক পালো। কিয়নো মই যিহুদী ধৰ্মত থাকোঁতে কেনেকৈ আচৰণ কৰিছিলো তাৰ বিষয়ে তোমালোকে শুনিলা, যে মই ঈশ্বৰৰ মণ্ডলীক অধিক পৰিমাণে তাৰণা কৰি তাক লণ্ডভণ্ড কৰিছিলো, আৰু মোৰ ওপৰ পুৰুষসকলৰ পৰা পুৰুষে পুৰুষে চলি অহা বিধিলৈ অতিশয় উৎসাহী হৈ মোৰ স্বজাতীয় সমবয়সীয়া অনেক লোকতকৈ যিহুদী ধৰ্মত আগবাঢ়িছিলো। কিন্তু যি ঈশ্বৰে মোক মাতৃগৰ্ভৰে পৰা পৃথক কৰি তেওঁৰ অনুগ্ৰহেৰে মোক আমন্ত্ৰণ কৰিলে, তেওঁৰ পুত্ৰৰ শুভবাৰ্তা মই যেন পৰজাতিবিলাকৰ আগত প্ৰচাৰ কৰোঁ, এইকাৰণে তেওঁ যেতিয়া নিজ পুত্ৰক মোত প্ৰকাশ কৰিবলৈ সন্তুষ্ট হৈছিল, তেতিয়া মই মাংস আৰু তেজেৰে সৈতে পৰামৰ্শ নকৰিলোঁ। আৰু জিৰচালেমলৈ মোতকৈ আগেয়ে হোৱা পাচনিবিলাকৰ ওচৰলৈ নগৈ আৰৱ দেশলৈ গৈছিল, পাছে আকৌ দমেশকলৈ উলটি আহিল, পাছে তিনি বছৰৰ মূৰত কৈফাৰে সৈতে চিনা পৰিচয় হ'বলৈ জিৰচালেমলৈ গৈ তেওঁৰ তাত পোন্ধৰ দিন থাকিল। কিন্তু তেওঁৰ বাহিৰে আন পাচনিবিলাকৰ কাকো নেদেখিল, কেৱল প্ৰভুৰ ভায়েক জাকুবক দেখিল। এই যিবোৰ কথা মই তোমালোকলৈ লিখিছো, চোৱা, ঈশ্বৰৰ সাক্ষাতে কৈছো সেইবোৰ কথা মিছা নহয়। তাৰ পাছত কিলিকিয়া আৰু চিৰিয়াৰ অঞ্চললৈ আহিলোঁ, আৰু খ্ৰীষ্টত আশ্ৰয় লোৱা যিহুদিয়াৰ মণ্ডলীবিলাকে সৈতে দেখা দেখিকৈ পৰিচিত নাছিল, কিন্তু তেওঁবিলাকে কেৱল শুনিবলৈ পাইছিল যে যিজনে পূৰ্বে আমাক তাৰণা কৰিছিল সেইজনেই পূৰ্বে লণ্ডভণ্ড কৰা বিশ্বাসৰ কথা এতিয়া প্ৰচাৰ কৰিছে, আৰু তেওঁবিলাকে মোৰ কাৰণে ঈশ্বৰৰ প্ৰশংসা কৰিছে।